বছৰ সমুজ্জ্বল ভাৰত বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিকশিত ভাৰতৰ দিশে যাত্ৰা শীৰ্ষক এখন বাজেটোত্তৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। লোকসভা আৰু ৰাজ্যসভাত কোনো 2024 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। বাংলাদেশত সংৰক্ষণৰ সংস্কাৰৰ আন্দোলনত 150 লোক নিহত হোৱাৰ পৰিপ্ৰেক্ষিতত আজি দেশখনত ৰাষ্ট্ৰীয় শোক পালন কৰা হৈছে। অলিম্পিকত আজি ভাৰতৰ মনোজ হাকে আৰু সৰবজিৎ সিঙে 10 মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম শিতানৰ ব্ৰঞ্জৰ পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ভাৰত আজি শ্ৰীলংকাৰ বিৰুদ্ধে 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত বিকশিত ভাৰতৰ দিশে যাত্ৰা শীৰ্ষক এখন বাজেটোত্তৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অনুষ্ঠানত বিভিন্ন খণ্ডৰ সহস্ৰাধিক লোকে ভাগ ল'ব। লোকসভাত কালি 2024 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশ লৈ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে জাতিপ্ৰাণৰ দাবী উত্থাপন কৰাৰ লগতে কৃষকক উৎপাদিত সামগ্ৰীৰ ন্যূনতম সমৰ্থন মূল্য দিয়াৰ আইনী নিশ্চয়তা প্ৰদান কৰিবলৈ দাবী জনায়। তেওঁ কয় যে এই সমৰ্থন মূল্যৰ ক্ষেত্ৰত আইনী নিশ্চয়তাই কৃষকসকলক নিশ্চিতভাৱে উপকৃত কৰিব। তেওঁ লগতে অগ্নিবীৰ আঁচনি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। আনহাতে গান্ধীয়ে উত্থাপন কৰা অগ্নিবীৰ আঁচনিৰ প্ৰসংগত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে এই আঁচনি সম্পৰ্কত বিৰোধী দলৰ নেতাগৰাকীয়ে ভালেমান ভ্ৰান্ত ধাৰণা সৃষ্টি কৰিছে আৰু তেওঁ এই সম্পৰ্কত সদনত আলোচনাৰ বাবে সাজু আছে। আলোচনাত অংশগ্ৰহণ কৰি স্বাস্থ্য ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেলে কয় যে NDA চৰকাৰে বাজেটত দুখীয়া যুৱক যুৱতী মহিলা কৃষক আৰু মধ্যবিত্ত লোকসকলক অগ্ৰাধিকাৰ দিছে। চৰকাৰে কৃষিখণ্ডৰ বাবে 1.5 লাখ কোটি টকা বাজেটত ধাৰ্য কৰিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে দক্ষতা বিকাশৰ উপৰি চৰকাৰে 500 শীৰ্ষ কোম্পানীত ইণ্টাৰ্ণশ্বিপৰ বাবে 1 কোটি যুৱক যুৱতীলৈ এখন আঁচনি ঘোষণা কৰিছে। ইয়াৰ আগেয়ে সদনত আলোচনাত অংশগ্ৰহণ কৰি সমাজবাদী পাৰ্টীৰ ডিম্পল যাদৱে শিক্ষাখণ্ডত বাজেটত আবণ্টন ধাৰাবাহিকভাৱে হ্ৰাস পাইছে বুলি মন্তব্য কৰে। ইয়াৰ বিপৰীতে বিজেপিৰ সুৰেশ কুমাৰ কাশ্যপে কয় যে এইবাৰৰ বাজেটে দেশক উন্নয়নৰ ক্ষেত্ৰত নতুন গতি দিয়াৰ উপৰি আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিব। ইপিনে আলোচনাত অংশ লৈ RSP NK প্ৰেমাচন্দনে কেন্দ্ৰীয় বাজেটত স্বচ্ছতাৰ অভাৱ পৰিলক্ষিত হোৱা বুলি অভিযোগ উত্থাপন কৰে। বাজেটত ঘোষণা কৰা নতুন প্ৰকল্প বা আঁচনিসমূহলৈ কোনো ধন ধাৰ্য কৰা হোৱা নাই বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে কোম্পানীসমূহত কৰা বিনিয়োগে নিয়োগৰ সুযোগ সৃষ্টি নকৰে। আলোচনাত অংশ লৈ বিজেপিৰ বিষ্ণু শৰ্মাই কয় যে এইবাৰৰ বাজেটত সমাজৰ প্ৰতিটো খণ্ডৰ লোকৰ প্ৰতি ধ্যান দিয়া হৈছে। সাংসদগৰাকীয়ে বাজেটখনক সৰ্বাত্মক আৰু উন্নয়নমুখী বুলি অভিহিত কৰে। ইপিনে YSRCPৰ PP মিথুন ৰেড্ডীয়ে অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে। আলোচনাত অংশ লৈ JMK NCRৰ আগাৰ চৰদ ৰোহল্লা মেহদীয়ে জম্মু আৰু কাশ্মীৰত অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনায়। বিজেপিৰ কমলজিৎ শেখাৱতে বাজেটখনক ঐতিহাসিক আখ্যা দিয়ে আৰু দেশৰ মহিলাসকলৰ সবলীকৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। বাজেটখনে মহিলাৰ নেতৃত্বত বিকাশ ত্বৰান্বিত কৰিব বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে লাখপতি দিদীৰ লেখীয়া আঁচনিসমূহে দেশৰ বিকাশত মহিলাৰ অংশগ্ৰহণ সুনিশ্চিত কৰিব। আলোচনাত AIMIMৰ আছাদুদ্দিন ৱেইছী, CPIMৰ কে ৰাধাকৃষ্ণন, কেৰালা কংগ্ৰেছৰ কে ফ্ৰান্সিছ জৰ্জ, JMMৰ বিজয় কুমাৰ হাঁসডাক, কংগ্ৰেছৰ উজ্জ্বল ৰমন সিং, জনসেনা পাৰ্টীৰ বালাচন্দ্ৰ বল্লভানিকে ধৰি আন ভালেকেইগৰাকী সাংসদে অংশগ্ৰহণ কৰে। ইয়াৰ পাছত অধ্যক্ষই দিনটোৰ বাবে লোকসভাৰ কাম কাজ স্থগিত ৰাখে। ইপিনে ৰাজ্যসভাত কালি 2024 বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। আলোচনাত ভাগ লৈ শিৱসেনাৰ সঞ্জয় ৰাউতে বাজেটত কৃষক যুৱক যুৱতী আৰু নিবনুৱাসকলৰ বাবে কোনো ধৰণৰ সুবিধা নাই বুলি অভিযোগ কৰে। দেশৰ প্ৰায় 50% কৃষক ধাৰত পদ গৈ আছে বুলি তেওঁ মন্তব্য কৰে। আলোচনাত অংশ লৈ JDUৰ সঞ্জয় কুমাৰ ঝাই যুৱক যুৱতী মহিলা আৰু দুখীয়াসকলৰ সবলীকৰণৰ বাবে এখন উন্নয়নমুখী বাজেট উত্থাপন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ শলাগ লয়। আলোচনাত বিজেপিৰ ডঃ সুধাংশু ত্ৰিবেদী আৰু লহৰ সিং চিলয়া, RUMLA আব্দুল ৰাহাব, কংগ্ৰেছৰ ইমৰান প্ৰতাপগ্ৰাহীকে ধৰি ভালেকেইগৰাকী সাংসদে অংশ লয়। পাছত দিনটোৰ বাবে ৰাজ্যসভাৰ কাম কাজ স্থগিত ৰখা হয়। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে লোকসভাৰ অধ্যক্ষ পদক লৈ প্ৰশ্ন উত্থাপন কৰা বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনা কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবৈষ্ণৱে কয় যে এনে আঁচনি কংগ্ৰেছ নেতাগৰাকীৰ যে সংবিধানৰ প্ৰতি কোনো সন্মান নাই তাকে প্ৰতিফলিত কৰিছে। ইতিমধ্যে সংসদীয় বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে লোকসভাত শ্ৰী গান্ধীৰ আচৰণক গৰিহণা দিয়ে। তেওঁ কয় যে অধ্যক্ষ হৈ সদনৰ ৰক্ষক কংগ্ৰেছ নেতাগৰাকীয়ে অধ্যক্ষক জয়া কৰি থকা বুলি তেওঁ অভিযোগ কৰে। শ্ৰোতাসকলে বাতৰি হৈছে আকাশবাণীৰ পৰা।
अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून।
संरक्षण और संस्कार आंदोलन केन्द्र को शेहतिया देशजुरी संघटित हिंसात्मक परिस्थित शताधिक लोकर मृत्यु आज सरकार राष्ट्रीय शोक पालन कर देश प्रधानमंत्री शेख हसीना अध्यक्षत कल अनुषित कैबिनेट बैठक सिद्धांत ग्रहण कर কেবিনেট সচিব মহম্মদ মাহবুব হুছেইনে বৈঠকৰ পাছত সচিবালয়ত অনুষ্ঠিত এখন সংবাদমেলত আজি সকলোৱে কলা বেজ পৰিধান কৰিব আৰু মছজিদ তথা মন্দিৰত ধৰ্মীয় ৰীতি নীতিৰে উপাসনা কৰা হ'ব বুলি প্ৰকাশ কৰে। সংৰক্ষণ কেন্দ্ৰ শেহতীয়া প্ৰতিবেদক কেন্দ্ৰ কৰি সংঘটিত হিংসাত্মক পৰিস্থিতিৰ সময়ছোৱাত দেশত মুঠ 150 লোকৰ মৃত্যু হোৱা বুলি বাংলাদেশৰ গৃহমন্ত্ৰী আজাদুজ্জামান খানে প্ৰকাশ কৰিছে। নিহতসকলৰ ভিতৰত আৰক্ষী বিষয়া, আৱামী লীগৰ নেতা কৰ্মী, ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন বৃত্তীয় ব্যক্তিও আছে বুলি কালি ঢাকাত এখন সংবাদমেলতে জানিবলৈ দিয়ে। ইফালে হিংসাত্মক পৰিস্থিতিৰ বাবে বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহ পুনৰ মুকলি কৰাৰ ক্ষেত্ৰত চৰকাৰে এতিয়াও কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি বাংলাদেশৰ শিক্ষামন্ত্ৰী মহিবুল হাছান চৌধুৰীয়ে কালি প্ৰকাশ কৰে। ভাৰতীয় পুৰুষ হকী দলে কালি পেৰিছ অলিম্পিকৰ পূৰ্বত আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলা খেলখন 1-1 গ'লত ড্ৰ হয়। খেলখনৰ প্ৰথমাৰ্ধত লুকাছ মাৰ্টিনেজে আৰ্জেণ্টিনাক অগ্ৰগতি প্ৰদান কৰে যদিও অন্তিম সময়ত ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত সিঙে গলটো পৰিশোধ কৰে। ভাৰত পৰৱৰ্তী খেলখনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 2-1 গ'লৰ ব্যৱধানত পৰাস্ত হোৱা আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:45 আৰম্ভ হ'ব। ভাৰতে সম্প্ৰতি 6 দলৰ পূৰ্বত 2 খেলৰ পৰা 4 পইণ্ট লাভ কৰি তৃতীয় স্থানত আছে। কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ ভাৰতে পূৰ্বেই শীৰ্ষ 4 দলৰ ভিতৰত থাকিব লাগিব। পূৰ্বত সম্প্ৰতি বেলজিয়াম শীৰ্ষত থকাৰ বিপৰীতে অষ্ট্ৰেলিয়া দ্বিতীয় আৰু আৰ্জেণ্টিনা চতুৰ্থ স্থানত আছে। ইপিনে বেডমিণ্টনত ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেনে পুৰুষৰ ছিংগলছৰ গ্ৰুপ এলৰ এখন খেলত কালি বেলজিয়ামৰ জুলিয়ান কাৰাগিক পৰাস্ত কৰি প্ৰথম জয় সাব্যস্ত কৰে। কেৰিয়াৰ স্মৰণ যোৱা খেলখনত ভাৰতীয় খেলুৱৈগৰাকীয়ে 21-19, 21-14 গেমত বিজয় নিশ্চিত কৰে। খেলুৱৈগৰাকীয়ে আজি গ্ৰুপৰ অন্তিমখন খেলত এছিয়া চেম্পিয়ন জনাতন ক্ৰিষ্টিৰ মুখামুখি হ'ব। বেডমিণ্টনৰ পুৰুষৰ ডাবলছত ভাৰতৰ সাত্বিক সৈনিক জানকী ৰেড্ডী আৰু চিৰাগ চেট্টীয়ে যুটীটো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ সুবাদে যুটীটো অলিম্পিকৰ ইতিহাসত বেডমিণ্টনৰ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতৰ প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে। অৱশ্যে আৰ্চাৰী ধীৰজ বৰ্মাদেৱৰ, তৰণদীপ ৰায় আৰু প্ৰবীণ যাদৱক লৈ গঠিত ভাৰতীয় পুৰুষৰ দলটো কালি কোৱাৰ্টাৰ ফাইনেলত তুৰস্কৰ বিৰুদ্ধে 6 ফলাফলত পৰাজিত হয়। আৰ্চাৰীত আজি মুঠ 6 ভাৰতীয় খেলুৱৈ পুৰুষ আৰু মহিলাৰ উভয় শিতানত ব্যক্তিগত শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ব্যক্তিগত শাখাৰ প্ৰথম আৰম্ভৰ এই খেলসমূহ ভাৰতীয় সময় অনুসৰি বিয়লি 5:14 আৰম্ভ হ'ব। ৰেলৰ পুৰুষৰ ছিংগলছৰ স্কাৰ শিতানত ভাৰতৰ বলৰাজ পানোৱাৰে আজি ছেমি ফাইনেলত স্থান নিশ্চিত কৰাৰ বাবে দিনৰ 2:10 চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব। ইপিনে ভাৰতৰ মনোজ ভাকুৰ আৰু সৰবজিৎ সিঙে আজি 10 মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম শিতানৰ ব্ৰঞ্জৰ পদকৰ বাবে খেলত অৱতীৰ্ণ হ'ব। দলটোৱে কালি এইখন খেললৈ যোগ্যতা অৰ্জন কৰে। দলটোৱে আজি ভাৰতীয় সময় অনুসৰি দিনৰ 1 দক্ষিণ কোৰিয়াৰ অ' হিয়ে জিন আৰু লি ৱনহৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত আজি শ্ৰীলংকাৰ বিৰুদ্ধে 3 টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 পাৰাকেলি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত খেলোৱা হ'ব। ভাৰতে ইতিমধ্যে 2-0 ফলাফলেৰে শৃংখলাত অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। বাতৰি শেষ কৰাৰ বাবে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিকশিত ভাৰতৰ দিশে যাত্ৰা শীৰ্ষক এখন বাজেটোত্তৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। লোকসভা আৰু ৰাজ্যসভাত কালি 2024 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। অলিম্পিকত আজি ভাৰতৰ মনোজ ভাকুৰ আৰু সৰবজিৎ সিঙে 10 মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম শিতানৰ ব্ৰঞ্জৰ পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ভাৰত আজি শ্ৰীলংকাৰ বিৰুদ্ধে 3 টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি মই অন্ত পৰিল। নমস্কাৰ।